তোমালোকৰ কিমানৰ দিনটো আগতে কেতিয়াবা হলেও বেয়াকৈ গৈছে? তোমালোকে কেতিয়াবা ইচ্ছা কৰি চাইছানে মই যেনেকৈ কৰিলোঁ তেনেকৈ বেলেগ ধৰণে আজিৰ দিনটো আৰম্ভ কৰিব পাৰিলোঁ হয়? জানানে, এটা দিনো এনে নষ্ট নকৰিবা। বয়সৰ লগে লগে সময়ৰ বিষয়টোত ধাৰণাবোৰ সলনি হৈ গৈ থাকে আমাৰ। মোৰ মতে তোমালোক যেতিয়া 20ত থাকা বা 30ত নতুবা 40ত তুমি সময়ৰ বিষয়ে ইমান এটা চিন্তা নকৰে। কিন্তু কেইবছৰমান আগতে মই উপলব্ধি কৰিলোঁ যে মোৰ জীৱনৰ 3 বছৰ দুভাগ সময় গৰকি গ'ল আৰু মই সচেতন হৈ পৰিলোঁ যে মোৰ বাকী থকা দিনকেইটাত এটা দিনো মই অবাবত নষ্ট কৰাটো মোৰ বাবে মূৰ্খামি হ'ব। কাৰণ সময়ৰ বিষয়ে এটা আশ্চৰ্যজনক কথা আছে, এটা দিনত আমি সকলোৱে সমান সময় পাওঁ। প্ৰতিদিনে 24টাকৈ ঘণ্টা থাকে। কিছুমান মানুহ যথেষ্ট ফলপ্ৰাপ্তিকাৰক আৰু সময়ৰ ভালকৈ ব্যৱহাৰ কৰে, কিন্তু কিছুমানে নকৰে। সময়ৰ এটা আশ্চৰ্যজনক কথা এইটো যে ই যদি এবাৰ পাৰ হৈ যায় আৰু কেতিয়াও ঘূৰি নাহে। গতিকে আমাৰ জীৱনৰ এটা দিনো অবাবত খৰচ কৰাটো খুবেই দুখৰ বিষয়। মই ভাবোঁ যে প্ৰতিদিনে আমাৰ অন্তিম দিনৰ দৰে আমি জীয়াব লাগে আৰু জীৱনটো সম্পূৰ্ণ উদ্যম আৰু উৎসাহত কটাব লাগে যাতে আমি জীৱনটো ভালদৰে জীয়াব পাৰোঁ। গতিকে মই তোমালোকক কিবা কিছুমান বস্তু দিব বিচাৰোঁ যিয়ে মই ভাবোঁ তোমালোকৰ জীৱনটো হয়তো এক শুদ্ধ দিশত আগুৱাই নিব আৰু হয়তো গোটেই দিনটোত প্ৰভাৱ পেলাব। আৰু মই আশা কৰোঁ তোমাৰ জীৱনৰ দিনটো ভাল হ'ব। তোমালোকৰ প্ৰত্যেকৰ ৰাতিপুৱাবোৰ কেনেকৈ যায়? তোমালোকে ৰাতিপুৱা উঠি ঈশ্বৰৰ লগত অলপ সময় কটাম বুলি ভাবি ৰাতি বিচনাতে পৰা নেকি? কিন্তু পুৱা যেতিয়া ঘড়ী ঘণ্টাটো বাজে তাত আৰু অলপ দেৰিৰ কাৰণে বন্ধ কৰি থোৱা নেকি? আৰু অলপ দেৰি আৰু বিচনাত ইমান বেছি দেৰি পৰি থাকিলা যে আন একো কামৰ কাৰণে সময় নাই হাতত আৰু তোমাৰ সকলো কৰ্মতে হাউৰমূৰ আৰু লৰালৰি যিয়ে তোমাক অসন্তোষা কৰি পেলায়। আৰু ঠিক সেইদিনাই ছটনে তোমাৰ লগত খেলটো খেলে আৰু ধ্যান দিব যাতে সেইদিনা তুমি তোমাৰ গাড়ীৰ চাবি বিচাৰি নোপোৱা আৰু সেইদিনাই তোমাৰ লগত কোনেও একো শুদ্ধ কাম নকৰে আৰু তুমি তোমাৰ সন্তানকেইটাৰ ওপৰত খঙেৰে চিঞৰিলা আৰু তেনেতে তোমাৰ মায়ে তোমাক সুপ্ৰভাত বুলি ক'বলৈ ফোন কৰিছে। তুমি তেওঁৰ ওপৰত চিঞৰি উঠিলা আৰু এনেকৈ মনটো বেয়া লাগিলে। তাৰপিছত তুমি গাড়ীত বহি পদূলিমুখ পাওঁতেই তোমাৰ মনত পৰিল তুমি মোবাইলটো এৰিলা আৰু ই তোমাক ভাঙি পেলাইছে আৰু এতিয়া তুমি মোবাইল ফোনটো আনিবলৈ লৰালৰিকৈ উভতিবা। তাৰপাছত তুমি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ফোনটো বিচাৰি নাপাবা আৰু তুমি ৰাজপথত উঠি দেখিবা যে যান বাহনেৰে ভৰি আছে আৰু তুমি জানা যে কামলৈ গৈ পাওঁতে দেৰি হ'ব। গতিকে তুমি যিমান পাৰি অজুহাত বিচাৰিছা আৰু অন্ততঃ গৈ পাবাগৈ আৰু তুমি হতাশ আৰু উদাস হৈ থাকিবা আৰু ঘটি যোৱা ঘটনাখিনিৰ কাৰণে নিজেই পস্তাই থাকিবা দিনটো। তুমি জানা যে তুমি ঈশ্বৰৰ লগত সময় কটাব লাগিছিল আৰু তুমি নকৰিলাৰ প্ৰকৃতৰূপে গোটেই দিনটো হৈ পৰে এটা বেয়া সপোনৰ দৰে। আৰু তেনেকুৱা হৈছেনে? তোমালোকে নিশ্চয় গম পাইছা কৰিছেনে? এতিয়া তুমি যদি সৎ হয় তুমি জানা যে ঈশ্বৰৰ সৈতে কটাবলগীয়া সময়খিনিক লৈ ছয়তানে নিশ্চয় যুদ্ধ কৰিব। আৰু সি এনে কৰাৰ কাৰণ এইটোৱে হ'ল যে সেইখিনি সময় তোমাৰ কাৰণে বেছি মূল্যৱান। তোমাৰ সময় ঈশ্বৰৰ লগত কটোৱা তোমাৰ নিজস্ব সময়খিনি এই আলোচনা চক্ৰতকৈও বেছি গুৰুত্বপূৰ্ণ। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু আমি যদি ভাবোঁ যে সকলো পাই যাম বেলেগ কাৰোবাৰ চিডি শুনি সপ্তাহত এদিনকৈ গীৰ্জালৈ গৈ বা বছৰি 2-3খনমান আলোচনা চক্ৰলৈ গৈ তুমি একেবাৰে ভুল। কাৰণ মই তোমাক কৈছোঁ শুনা, তুমি তেনে কৰিলে কি পাবা? মই ক'ম তোমালোকে এই সপ্তাহ অন্তত কি পাইছা? ইয়াত তোমালোকে কিছুমান মহান বস্তুৰ টুকুৰা পাইছা। আৰু এতিয়া তোমালোকে যদি বুদ্ধিয়ক হৈ ঘৰলৈ গৈ লিখনি ল'বা আৰু তোমালোকে আলোচনা চক্ৰটোৰ পৰা চিডি কিনিবা বা যিখিনিয়ে লৈছা প্ৰয়োজনীয় তোমাৰ বাবে, আৰু তাৰপাছত তুমি সঁচাকৈ তোমাৰ কৰ্ম তাক অধ্যয়ন কৰা। কাৰোবাৰ কথা শুনি থকাটো একেবাৰে ভাল নহয়, নিজে অধ্যয়ন কৰিব লাগিব। তুমি জয় হ'বলৈ হ'লে অধ্যয়ন কৰিব লাগিব। ঠিক আছে জয়েশ, তুমি এইটো কি ক'ব বিচাৰিছা যে নিতৌ তোমাৰ কথা শুনাটো যথেষ্ট নহয়? নিশ্চয় নহয়। মই ঈশ্বৰ নহয়, মই এজন গুৰু আৰু মই বিশ্বাস কৰোঁ যে মোৰ বহুতো সুবাৰ্তা আৰু শিকাব পৰা স্বীকৃতি আছে। কিন্তু মই জীৱনৰ পৰা মাথো ইয়াকে বিচাৰি পালোঁ যে মোৰ ওচৰত বহুতো সুজ্ঞান আছে। মানে মোৰ এনেকুৱা হৈছিল যে মই যেতিয়া ঈশ্বৰৰ লগত সেৱাৰ স্থিতিটোক লৈ সবল হৈছিলোঁ। মানে মই বহুতো আলোচনা চক্ৰত গ'লোঁ, চিটি চালোঁ, টিভিৰ প্ৰগ্ৰেম চালোঁ, ৰেডিঅ'ৰ পৰা কৰিবৰ পৰা সকলোখিনিয়ে কৰিলোঁ আৰু মোৰ এনেকুৱা ধাৰণা হ'ল যেন কিয় কাম একো হোৱা নাই। মই আছিলোঁ তাত, কৰিও চালোঁ, টিভি চালোঁ, চিডিও চালোঁ, আত্মিক যুদ্ধক্ষেত্ৰখনত জানিবলগীয়া সকলো কথাই জানিলোঁ, কিন্তু এতিয়াও জীৱনত ছয়তানৰ প্ৰভাৱ কম হোৱা নাছিলে। আৰু ঈশ্বৰৰ লগত সময় কটাবলৈ লোৱা আগলৈকে একোৱে মই ভবাৰ দৰে হৈ উঠা নাছিলে। আৰু এতিয়া হয়তো অলপ শান্ত হৈ পৰিব হয়তো তোমালোকৰ বহুতেই। সেই কাম কৰা নাই আৰু সেই কথাই তোমালোকৰ হয়তো এনেকুৱা ভাৱ দিব যেন হয়তো টিভি চাই থকাসকলে ভাবিছা আজিৰ দিনটোত কি কি আছে আৰু তাকে চাই লওঁচোন। আৰু পবিত্ৰ আত্মাই আমাৰ কাৰণে সকলো এক কৰি তোলে। সঁচাকৈয়ে পবিত্ৰ আত্মাই আমাৰ বাবে সকলো এটা কৰি তোলে। আৰু অকল সেয়াই নহয়, ঈশ্বৰক এৰিলে তেখেত অসন্তুষ্ট হয়, আন সকলোতকৈ তেখেত মূল্যৱান। এই কথা বুজি নোপোৱালৈকে তুমি কেতিয়াও সুখত নাথাকা। মই গীতমালা 27:4 ভাল পাওঁ, তাত কৈছে এটা বস্তু যি মই কামনা কৰিছোঁ তাক আজি মই বিচাৰিম, যে মই যাতে তেখেতৰ অস্তিত্বত থাকোঁ, তেখেতৰ সৌন্দৰ্যত থাকোঁ। তোমাক মোৰ লগ লোৱাতকৈ তেখেতৰ লগ লোৱাটো সম্পূৰ্ণৰূপে বেছি প্ৰয়োজনীয়। তোমাৰ কোনো বন্ধুতকৈ তেখেত বেছি প্ৰয়োজনীয়। আৰু মই জানো যে এই ঈশ্বৰ বিষয়টোক লৈ সকলো ধেমালি হৈ পৰে, ঠিক আছে, কি কৰিবা তুমি? মই নাভাবোঁ যে ঈশ্বৰক সময় দিয়াতকৈ তুমি কি কৰিবা বেছি প্ৰয়োজনীয়। তেখেতক সময়খিনি দিয়ে তুমি কৈছা মোক তোমাক লাগে। আৰু এতিয়া প্ৰতিটো পুৱাতেই জীৱনৰ এটি নতুন আৰম্ভণি, আৰু ৰাতিপুৱাবোৰ সঁচাকৈ বৰ সুন্দৰ। তুমি হয়তো ক'ব পাৰা, ঠিক আছে, কিন্তু মই এজন পুৱাৰ ব্যক্তি নহয়, কিন্তু মই তোমাক উপদেশ দিম যাতে তুমি এইটো কোৱা বন্ধ কৰা আৰু তাৰ পৰা আঁতৰি আহা। আৰু তোমালোকৰ বহুতেই পুৱাৰ ব্যক্তি নোহোৱাৰ কাৰণ এইটোৱেই যে তোমালোকে নিশা সময়ত বিচনালৈ নোযোৱা, তথাপিও তুমি যদি দুপৰীয়া 2 বজালৈকে হোৱাৰ মানুহ হয় তেন্তে 2 বজাটো তোমাৰ পুৱা, গতিকে মই ক'ব নোৱাৰিম যে তোমালোকে কেনেকৈ কৰিবা। মই নিজস্বভাৱে ৰাতি 9টাত বিচনাত পৰি যাওঁ যদিহে মই বাহিৰৰ দীক্ষা দি নাথাকোঁ সেই সময়ত, আৰু প্ৰায় মই 9টাৰ পৰা 9:30 ভিতৰত শুই পৰোঁ। মই সদায় ৰাতিপুৱা 5:00 পৰা 5:30 ভিতৰত উঠি যাওঁ আৰু মই ঈশ্বৰৰ এই পুৱাৰ সময়খিনিৰ কাৰণে দৰকাৰ পৰিলে এটা ভালুকৰ লগত যুঁজ দিবলৈও পৰিম, কাৰণ মই ভালকৈ জানো যে 100% জানো আৰু মই ঈশ্বৰৰ মহান কৰা মানুহজন হ'বই নোৱাৰোঁ যদিহে মই ঈশ্বৰক সেই সময়খিনি দিব নোৱাৰোঁ। কিন্তু তাত পাবলৈ মোক যথেষ্ট এটা দীঘলীয়া সময় লাগিলে। মই সকলো ধৰণৰ কাৰণ সাজিলোঁ, মই প্ৰথমপ্ৰস্ত হ'লোঁ, ইটোৰ পিছত সিটো, ইটোৰ পিছত সিটো। ঈশ্বৰে মোক স্পষ্ট কৰি দিলে তুমি মোৰ লগত সময় নকটিলে, তুমি নিজিওৱা। আৰু মই ভাবোঁ মোৰ কাৰণে তেখেতে শাৰীৰিকভাৱে বুজাইছিল, কাৰণ মই যি কৰি আছিলোঁ তাৰ বাবে মোৰ নিৰাপত্তাৰ প্ৰয়োজন। আৰু মই বহুতো অধ্যয়ন কৰিলোঁ আৰু অধ্যয়ন কৰিলোঁ। তেখেতৰ হাত নহয় মুখখন বিচৰাৰ বাবে, সেইকাৰণে জানো যে পুৱাবোৰ বহুত প্ৰয়োজনীয়। আৰু মোৰ প্ৰিয় সময়খিনি হ'ল মোৰ দিনটোৰ প্ৰথম 2 ঘণ্টা, আৰু সেয়ে মই অধ্যয়ন কৰিলোঁ, বহুতো অধ্যয়ন কৰিলোঁ আৰু তেখেতৰ মুখখন বিচৰাৰ বাবে। মই সেইকাৰণে জানো যে পুৱাবোৰ বহুত গুৰুত্বপূৰ্ণ। মোৰ প্ৰিয় সময়খিনি হ'ল ৰাতিপুৱাৰ প্ৰথম 2 ঘণ্টা, মই তাক শান্তকৈ বিচাৰোঁ আৰু মই অকলশৰে ভাল পাওঁ। মোৰ ওচৰলৈ আহিবলৈ দিয়া একমাত্ৰ প্ৰাণীটো হ'ল মোৰ কুকুৰজনী। তাইৰ ওজন 7 পাউণ্ড আৰু তাই মোৰ আৰামী চকীখনৰ শেষৰ ফালে বহে আৰু তাই কেতিয়াবা দেৱ সোমাই আহে আৰু সুপ্ৰভাত যাচে, কিন্তু সিমানেই। নহ'লে আমি এনেকুৱা কৰোঁ, দেৱ তাৰ ঠাইলৈ যায়, মই মোৰ ঠাইলৈ যাওঁ। আৰু আপুনি যদি জানিব বিচাৰিছে এই মণ্ডলী কিয় ইমান সফল, তেন্তে মই আপোনাক ক'ব বিচাৰোঁ এয়াই হয়তো সবাতকৈ প্ৰয়োজনীয় আৰু মৌলিক বস্তু যিটো আমি কৰোঁ, কাৰণ আমি দৈনন্দিন জীৱনৰ পৰা জানিব পাৰোঁ যে এয়া ঈশ্বৰহে, আমি নহয়। মই নাজানো এই মণ্ডলীৰ বাবে প্ৰয়োজনীয় খৰচবোৰ বহন কৰিবলৈ প্ৰয়োজনীয় ধন মই ক'ৰ পৰা গোটাম, সেয়ে মই ঈশ্বৰক বিচাৰি যাওঁ। মই তেওঁক কেৱল ধনৰ বাবেই দেখা নকৰোঁ, মাত্ৰ দেখাহে কৰোঁ, কিন্তু প্ৰতিটো দিনেই এক সতেজ আৰম্ভণি, ঈশ্বৰে যিধৰণে ইয়াক সজাইছে মই তাক ভাল পাওঁ। এই 24 ঘণ্টাৰ সময়ছোৱাত য'ত আমি প্ৰায় 16 ঘণ্টা সময় হাৰে থাকোঁ আৰু 8 ঘণ্টা শুওঁ, তাৰ পাছত কেনেদৰে কিছুমান ধুনীয়া ঘটনাৰ ৰাতিপুৱাই অনুভৱ কৰিব পাৰি সেয়া অতি সুন্দৰ নহয় জানো। দিনটোৰ শেষলৈ তুমি ভাগৰিৰ পৰা তোমাৰ বিশ্ৰামৰ প্ৰয়োজন, তোমাৰ মগজুটোক বিশ্ৰামৰ প্ৰয়োজন, তোমাক আত্মাক বিশ্ৰামৰ প্ৰয়োজন আৰু সকলো বস্তুকে বিশ্ৰামৰ প্ৰয়োজন, জানানে? আৰু প্ৰতিপুৱা তুমি পোনপ্ৰথমে কৰিবলগীয়া কামটো হ'ল আগদিনাৰ খেলিমেলিবোৰ ঠিক কৰা। হে প্ৰভু, মোৰ অসুস্থতাৰ দুখবোৰ মনত ৰখাৰ, মোৰ যাযাবৰতা আৰু মোৰ পৃথকতাবোৰ মনত ৰখা, মোৰ বিষাক্ততা আৰু তিক্ততাবোৰ মনত ৰখা। মোৰ অন্তৰাত্মাৰ স্মৃতিত একবোৰ প্ৰবাহমান আছে, কিন্তু এইটো মোৰ মনত আছে আৰু সেয়েহে মোৰ আশা আৰু আকাংক্ষা আছে। এয়া কেৱল ঈশ্বৰৰ কৃপা আৰু দয়া মমতাৰ বাবে সম্ভৱ হৈছে, কাৰণ তেওঁ সহমৰ্মিতা কেতিয়াও অথলে নাযায়। প্ৰতি পুৱাই এইবোৰ নতুন সুন্দৰ, প্ৰতিটো পুৱাই এইবোৰ নতুন। তোমাৰ স্থিৰতা আৰু আস্থা, ভাজনতা মহান আৰু বিস্তৃত, আৰু মই ধেমালিৰে ভাবোঁ যে ঈশ্বৰে প্ৰতি পুৱাই ক্ষমাৰ এক নতুন শ্ৰেণী তৈয়াৰ কৰে, কাৰণ আগদিনাখনৰ সকলোখিনি আমি ব্যৱহাৰ কৰি পেলাওঁ। ঈশ্বৰৰ ক্ষমা গ্ৰহণ কৰা, নিজৰ ওপৰত খং কৰি নাথাকিবা। তুমি যিয়ে ভুল কৰা, ঈশ্বৰে তুমি সেয়া কৰিবা বুলি তাৰ আগতেই জানে। ঈশ্বৰৰ বাবে তুমি কোনো আশ্চৰ্য নহয়, তোমাৰ কামবোৰৰ বাবে তেওঁ আচৰিত নহয়। ক্ষমা খোজা, ক্ষমা গ্ৰহণ কৰা আৰু সেয়া কৰি থাকা। তোমাৰ ওপৰত আৰোপ থাকিলে তোমাৰ ভাল দিন এটা নাযায়। এয়া সম্ভৱ নহয়, এয়া তুমি প্ৰতিপুৱাই কৰিব লাগিব। তোমাৰ দিনটো কিদৰে শুভাৰম্ভ কৰিবা আমি তাকে পাতি আছোঁ। ৰাতিপুৱা সোনকালেই কিছুমান সিদ্ধান্ত লোৱা। ৰাতিপুৱাই লোৱা সিদ্ধান্তবোৰ আত্মিক ৰূপেৰে সাজ পৰিধান কৰাৰ নিচিনা। মই তোমালোকক সেই বিষয়ে ক'ম, তোমালোকে অকল দৈহিক ৰূপতে সাজপাৰ নকৰা, তোমালোকে আত্মিক ৰূপতো সাজপাৰ কৰাৰ। বহুতো লোক আত্মিক ৰূপত নাঙঠ হৈয়ে ওলাই যায়। জোহনৰ প্ৰতি প্ৰকাশিত বাক্য 16:15 চোৱা, মই এজন চোৰৰ দৰে আহিম, যিজনে জাগ্ৰত থাকি নিজৰ সাজপাৰবোৰৰ ৰক্ষণাবেক্ষণ কৰে, তেওঁ আশীৰ্বাদ পায় যাতে তেওঁ নাঙঠ হৈ নাথাকে আৰু আনৰ আগত নগ্নতাৰ বাবে লাজ নাপায়। এতিয়া তেওঁ নিশ্চয় তোমাৰ কাপোৰৰ আলমাৰীৰ সন্মুখত ৰাইফল এটা লৈ বহি থাকি কাপোৰবোৰ ৰক্ষণাবেক্ষণ দিব দোৱা নাই, কিন্তু তেওঁ কৈছে তোমাৰ সাজপাৰবোৰৰ ৰক্ষণাবেক্ষণ কৰা আৰু ইয়াক নিশ্চিত কৰা যে তুমি নাঙঠৰ ৰূপত দেখি পৰি লজ্জিত নোহোৱা। আৰু তেওঁ আত্মিক নাঙঠতাৰ কথা কৈছে। আমি সঁচাকৈয়ে আত্মিক ৰূপত সাজ পৰিধান কৰোঁ যেতিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। ঈশ্বৰে সৃষ্টি কৰা এয়াই সেই দিনটো, মই সুখী আৰু আপ্লুত হ'ম। মই বিছনাৰ পৰা নমাৰ আগতে সাধাৰণতে এয়া কওঁ, মই এই নিয়মানুৱৰ্তিতা আৰম্ভ কৰোঁ এই অনুষ্ঠানটোত যাৰ বিষয়ে আপোনালোকক মই কৈ আছোঁ। এয়া মোৰ বাবে কোনো আইন নহয়, মোৰ বাবে এয়া কোনো বোজা নহয়। মই মাত্ৰ আৱিষ্কাৰ কৰিলোঁ ছয়তানক কেনেদৰে বশ কৰিব পাৰি, আৰু মই জানো মই যদি কিবা নকৰোঁ তেওঁ কৰিব। শূন্য ঠাইও এক স্থান, আৰু যদিহে তুমি সেই শূন্য ঠাই পূৰণ নকৰা তেন্তে ছয়তানে তাক পূৰ কৰিবলৈ অতিশয় সুখী হ'ব। সেয়েহে তেওঁ তোমাৰ বাবে ভাবিবলৈ আৰম্ভ কৰাৰ আগতে তুমি নিজেই নিজৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰা আৰু ঈশ্বৰে সৃষ্টি কৰা এয়াই সেই দিনটো। ইয়াৰ পাছত পৰ্যায়ৰ মই কৰা কামটো হ'ল মই ভাবিব পৰা সকলো বিষয়ৰ বাবে ঈশ্বৰক ধন্যবাদ জনাওঁ। গৰম পানীৰ পৰা আৰম্ভ কৰি মোৰ সন্তান স্বামীলৈকে মই খোজকাঢ়িব পৰাৰ বাবে, চাব পৰাৰ বাবে আৰু সকলোবোৰৰ বাবে ঈশ্বৰৰ ক্ষমা গ্ৰহণ কৰা আৰু সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰম্ভ কৰা। তুমি কৰা প্ৰতিটো সিদ্ধান্ত আত্মিক ৰূপত সাজ পৰিধান কৰাৰ দৰে। এফিচিয়াবিলাকৰ ষষ্ঠ প্ৰতিপত্ৰত বাইবেলত ঈশ্বৰৰ বৰ্মৰ বিষয়ে কৈছে, পৰিধান কৰা ঈশ্বৰৰ কবচ সম্পূৰ্ণৰূপে পৰিধান কৰা, শুদ্ধতাত বৰ্ম পৰিধান কৰা। এতিয়া মই বিশ্বাস কৰোঁ যে শুদ্ধতাৰ বৰ্ম পৰিধান কৰিবলৈ ঈশ্বৰৰ ক্ষমা গ্ৰহণ কৰিব লাগিব আৰু তাৰ পাছত এক সিদ্ধান্ত ল'ব লাগিব। মই জানো মই কোন হয়, যীশুৰ মাজত ঈশ্বৰৰ শুদ্ধতা হয়। মই আৰু মই ঈশ্বৰৰ মাজত আজি সাহসী হ'ম আৰু নিজস্ব ৰূপত ব্যৱহাৰ কৰিম। আৰু এতিয়া তুমি যেতিয়া এনেকুৱা কৰিবলৈ লোৱা, তুমি আধ্যাত্মিক দিশত এনে বস্তু পৰিধান কৰা যিয়ে তোমাক তোমাৰ শত্ৰুৰ পৰা ৰক্ষা কৰিব। তুমি শান্তিৰ পাদুকা পিন্ধিবা আৰু তুমি এই সিদ্ধান্ত লৈহে তেনে কৰিব পাৰা। মই নাজানো মোৰ জীৱনত আজিৰ দিনটো কি হ'বলগীয়া আছে, কিন্তু মই দুৱাৰৰ বাহিৰ হোৱাৰ আগতে সিদ্ধান্ত ল'লোঁ যে যিয়েই নহওক মই প্ৰস্তুত আৰু মই শান্ত হৈ ৰ'ম। মই পানীৰ দৰে সকলোকে সহ্য কৰি মিলি যাম, আৰু যদিও মই মোৰ বাট নাপাওঁ মই তথাপিও শান্ত হৈ ৰ'ম। মই পুৱা শুই উঠি হাতত কফি কাপটো লৈ ভাবোঁ যে যদি দেৱে আজি আকৌ গল্ফ খেলিবলৈ যায় মোৰ আকৌ খং উঠিব, আৰু সেই মানুহজনে যদি এনেকুৱা কৰে, এইজনে যদি তেনেকুৱা নকৰে আৰু সেইজনে যদি এনেকুৱাই কৰে মোৰ সঁচাকৈ খং উঠিব। এনে এনেকৈ হৈ থাকে হৈ থাকে, আৰু মই পুৱাতেই বেয়া দিন এটাৰ কাৰণে প্ৰস্তুত হৈ লওঁ গোটেই দিনটোলৈ। য'তেই তোমাৰ মনটো যায় মানুহো তালৈকে যায়। গতিকে নিজক আধ্যাত্মিক পোচাকেৰে সজ্জিত কৰি তুলিবলৈ। মই ৰাতিপুৱাই সময় লওঁ গোটেই দিনটোৰ কাৰণে। ছয়তানে যি কৰিব লাগে কৰক, জগতখনে যি কৰিব লাগে কৰক, কিন্তু মই যি কৰিব লাগে তাকেই কৰিম, আৰু এই দিনটোৱে ঈশ্বৰে সৃষ্টি কৰিছিল। মই তাক আনন্দেৰে সম্পূৰ্ণৰূপে উপভোগ কৰিম, আৰু কেতিয়াবা এইটো কথা পাঁচবাৰ ছবাৰ ক'বলগীয়া হয়। কেতিয়াবা ফূৰ্তি অনুভৱ কৰিবলৈ মোক অলপ সময় লাগে। এতিয়া দেৱে আনন্দেৰে সাৰ পায়, কিন্তু মই নাজানো, মই অলপ। আৰু তেখেতে সুখেৰে সুধিব, সুপ্ৰভাত, কেনে আছা তুমি? আৰু মই, তেখেতে সংগীত ভাল পায় আৰু মই নিস্তব্ধতা। তুমি কেনেকৈ ঘৰৰ পৰা ওলাই যাওঁতে আধ্যাত্মিক সাজ পৰিধান কৰা? তুমি আধ্যাত্মিক সাজ সজ্জাতকৈ শাৰীৰিক সাজ সজ্জাত বেছি গুৰুত্ব দিয়া নেকি? তুমি এঘণ্টামান সময় নষ্ট কৰা নেকি চুলি সজাওঁতে? আৰু তথাপিও তুমি আধ্যাত্মিকভাৱে নাঙঠ, আৰু তুমি আত্মাত মূৰ্খৰূপী, আৰু গতিকে ছয়তানে নিজৰ দিনটো ভালকৈ যাবলৈ বাট চাই আছে। ইছেফিয়াবিলাকৰ চতুৰ্থ প্ৰতিপত্ৰ বাইবেলত কৈছে, পুৰণি মানুহটো পেলাই দিয়া, নতুন মানুহটোক পৰিধান কৰা। আৰু এখন গ্ৰন্থত কৈছে, যীশুক পৰিধান কৰা। কলচীয়াবিলাকৰ তৃতীয় প্ৰতিপত্ৰত কৈছে যে, ক্ষমাৰ সাজ পৰিধান কৰা, আৰু সকলোতকৈ ওপৰত পৰিধান কৰা প্ৰেম। এতিয়া এয়া মই কেনেকৈ কৰোঁ? মই নাজানো, জানানে? মই জানো এই সাজ কেনেকৈ পৰিধান কৰিম নিজে। মই ভাবোঁ আমি খোজকঢ়াৰ সিদ্ধান্তটোত এয়া নিহিত হৈ আছে, আৰু বিশ্বাসৰ আঁৰত সময়ৰ আগত কোৱা আমাৰ কথাবোৰ। বিশ্বাসে কথা কয়, বিশ্বাস মৌন নহয়, বিশ্বাসে কথা কয়, বিশ্বাসে সদায় কথা কয়, হৃদয়ৰ পৰা মুখখনে কথা কয়। আৰু মই অকল নাভাবোঁ যে ঈশ্বৰে এই দিনটোৰ সৃষ্টি কৰিছে, মই তাক উপভোগ কৰিম। কেতিয়াবা আকৌ মই এনেদৰে ভাবোঁ, অ' মোৰ চিন্তা লাগিছে, এইটোৱে দিন মই আনন্দেৰে উপভোগ কৰিম। দন্তমঞ্জন কৰি কৰি যীশুৰ মাজৰ ঈশ্বৰ শুদ্ধতা হয় মই। আজিৰ দিনটো ভাল হ'ব, মোৰ কিবা এটা ভাল হোৱাটো আশা কৰি আছোঁ আজি মই। মই এতিয়া মাত্ৰ মোৰ জীৱন প্ৰণালীৰ বিষয়ে কৈছোঁ, মই এয়া কৰিবই লাগিব, তুমিও কৰিব পাৰা বা নকৰিব পাৰা। ছয়তানে বহুদিন ধৰি মোৰ সুযোগ ল'লে। মই ভাবোঁ মই কিয় ইমান মন বেয়া কৰোঁ। সময়তকৈ আগতে সিদ্ধান্ত লোৱা। মই যীশুৰ জৰিয়তে সকলো কৰ্ম কৰিব পাৰোঁ যিয়ে মোক শক্তিশালী কৰে। মই সকলোৰ বাবে প্ৰস্তুত। মই যিকোনো বস্তুৰে সমতুল্য যীশুৰ জৰিয়তে। আমি ইয়াক কৰিবলৈ শিকিব লাগিব। তোমালোকে উদ্দেশ্যলৈ চিন্তা কৰিবলৈ আৰম্ভ কৰিব লাগিব। যিহকে তিহকে মনলৈ আহিলে বুলিয়েই ভাবি থাকিলে নহ'ব। তুমি উঠা আৰু সিদ্ধান্ত লোৱা যে তুমি ঈশ্বৰৰ সৈতে চুক্তিত আহি হয় ভয়তা জনাবা। তুমি উঠি কেনেকুৱা লাগিছে বা কি হ'ব বুলি চাই থাকিবলৈ ৰৈ নাথাকা। আৰু যদি তুমি ইয়াকে কৰা, তুমি শাৰীৰিকভাৱেও ভাল হোৱাত সহায় কৰিবা। তুমি শক্তি পাবলৈ আৰম্ভ কৰিবা। দুজন কেনেকৈ একেলগে খোজকাঢ়িব নিজৰ মাজত বুজাবুজি নাথাকিলে? ঈশ্বৰৰ লগত হয়ভৰতা আৰু ছয়তানৰ বিপক্ষে যাবলৈ আৰম্ভ কৰা। এইটো ইমান কঠিন নহয়, সকলোৱে কৰিব পাৰে। 10 বছৰে এজনেও কৰিব পাৰে। আমিন। মই আজি তোমালোকক কোৱা কথাটো ইমান জটিল নহয়, ই বহুত গভীৰ ধৰ্ম বিষয় নহয়, কিন্তু ই তোমাক সহায় কৰিব। ই তোমাক মুক্তিৰ মুকুট পিন্ধিবলৈ সহায় কৰিব। ছয়তানৰ দৰে ভবা চিন্তা নকৰিবা। শুদ্ধতা পৰিধান কৰা, শান্তি পৰিধান কৰা, আস্থাৰ ঢাল তুলি লোৱা। সিদ্ধান্ত লোৱা যে তুমি আস্থাৰ পৰা আস্থালৈ যাবা, আস্থালৈ যাবা, আস্থালৈ যাবা। ধন্যবাদ দিয়াৰ মাজেৰে দিনটো আৰম্ভ কৰা, কৃতজ্ঞতা জ্ঞাপন কৰা। আমি যেতিয়া কৃতজ্ঞ হওঁ, ছয়তানে বেয়া পায়, কাৰণ বেয়া মজাজতে আপত্তি কৰে। গীতমালা 50:14, কৃতজ্ঞতাৰ ত্যাগ ঈশ্বৰলৈ আগবঢ়োৱা আৰু সৰ্বোচ্চজনক তোমাৰ প্ৰতিশ্ৰুতি দিয়া। গীতমালা 104 খুব সম্ভৱ এ মোৰ প্ৰিয়। কৃতজ্ঞতা জ্ঞাপনৰ যোগেদি ঈশ্বৰৰ দুৱাৰত প্ৰৱেশ কৰা আৰু প্ৰশংসাৰ যোগেদি তেওঁৰ আদালতত প্ৰৱেশ কৰা, কৃতজ্ঞ হোৱা আৰু সেয়া প্ৰকাশ কৰা। যদিহে তোমাৰ জীৱনত এনে কোনো ব্যক্তি আছে যাক তুমি পচন্দ কৰা, তেন্তে মুখ খুলি তাক কোৱা, তেওঁলোকে কৰা ভুলবোৰক মাথোন, আঙুলিয়া নাথাকিবা, তেওঁৰ প্ৰতি কৃতজ্ঞ হ'বলগীয়া কথাবোৰো তেওঁৰ আগত প্ৰকাশ কৰা। মোৰ লগত ভ্ৰমণ কৰা ছোৱালী এজনীৰ লগত মই আজি পৰা কথা পাতিছিলোঁ। মই তাইক কৈছিলোঁ কি জানানে, সকলোৰে মাজত ভুল থাকেই, মাত্ৰ আমি ভাল কথাবোৰৰ প্ৰতি ধ্যান দিব লাগে। মই তাইক বুজাইছিলোঁ যে আচলতে ভুল সকলোৱে কৰে, মাত্ৰ আমি ভাল কথাখিনি গুৰুত্ব দিব লাগে। আৰু মই 10-12টামান দেৱৰ বিষয়ে, কৃতজ্ঞ হ'বলগীয়া বস্তুৰ বিষয়ে ভাবিছিলোঁ। তাৰে হয়তো 2টামান বস্তু মই অকলে চম্ভালিব পাৰিলোঁহেঁতেন, কিন্তু কিন্তু ভাল কথাবোৰে সেই 2টামান বস্তু অতিক্ৰম কৰি যায়। আৰু চোৱা, বেয়া দিনবিলাকত মই কি কৰোঁ, ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ আগে মই দেৱৰ ওপৰত খঙাল হৈ পৰোঁ আৰু মোৰ এনেকুৱা লাগে যেন বিচনাত পৰি পৰিয়ে দেৱৰ লগত থাকি ভাগৰুৱা হৈ পৰিছোঁ। দেৱে এইটো নকৰে, দেৱে সেইটো নকৰে, সি কেতিয়াও মোৰ কাৰণে ভুল নানে, এনেকুৱা কেতিয়াও নকৰে, তেনেকুৱাও নকৰে, এনেকুৱাও নকৰে, ইত্যাদি ইত্যাদি ইত্যাদি। এতিয়া আৰু মই তেনেকুৱা নকৰোঁ। এতিয়া মই ভাবোঁ দেৱৰ লগত থকাটো ইমান সহজ। ঈশ্বৰক ধন্যবাদ, ঈশ্বৰক ধন্যবাদ, তেওঁ ইমান বুজন, মই যি বিচাৰোঁ তাকেই কৰিবলৈ দিয়ে। দেৱ নিৰাপদ আৰু মই তেওঁক ক'ব পাৰোঁ, ক'ৰবালৈ যোৱাকৈ মই নিজৰ মতে থাকিব বিচাৰোঁ। আৰু তেওঁ কয় ঠিক আছে বাৰু, চাৰে 43 বছৰ পাছত এটা ভাল পদ্ধতি পোৱা যায়, কাৰণ তুমি পোৱাটোকে ৰাখিব বিচাৰা, কাৰণ তাৰ পাছৰটোৰ লগত তুমি একে প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। তুমি কিহৰ বাবে কৃতজ্ঞ? প্ৰতিটো সৰু সৰু কথাৰ বাবে তুমি প্ৰতিদিনে ঈশ্বৰক ধন্যবাদ দিয়ানে? ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হ'বলৈ বহুতো কথা আছে, আৰু আমি যিমানেই কৃতজ্ঞ হওঁ সিমানেই সুখ লাভ কৰোঁ আৰু সিমানেই শয়তান খঙাল হয়। কৃতজ্ঞ হোৱা আৰু প্ৰকাশ কৰা, এয়া তোমাৰ প্ৰত্যেক দিনৰ অংশ হ'ব লাগিব। মই প্ৰতিবাৰে ভাবোঁ আমি নিজকে ঈশ্বৰলৈ উচৰ্গা কৰা উচিত। গীতমালা 25:1 চোৱা, পুনৰ উচৰ্গা কৰাৰ বিষয়ে পাতা, আমি প্ৰতিদিনে ইয়াক কৰিব লাগে। হে ঈশ্বৰ, তোমাৰ বাবে মই মোৰ জীৱনটো ৰাখিছোঁ, মসৃণ আৰু সহজ সৰল। মই গীতমালাটো প্ৰায়ে পঢ়োঁ, মই খুবেই ভাল পাওঁ। হে ঈশ্বৰ, তোমাৰ বাবে মই মোৰ জীৱনটো ৰাখিছোঁ, এইটো সদায় ৰাতিপুৱা পঢ়াটো খুবেই ভাল কথা। মাত্ৰ বহা বা থিয় হোৱা অথবা আঁঠু কাঢ়ি লোৱা আৰু হাতযোৰ কৰি কোৱা, ঈশ্বৰ মই তোমাৰ, মোৰ মনটো ব্যৱহাৰ কৰা, মোৰ হাত দুখন ব্যৱহাৰ কৰা, মোৰ ভৰি দুখন, কাণ দুখন আৰু মোৰ চকুযোৰ ব্যৱহাৰ কৰা, মোৰ ধনবোৰ তোমাৰ, মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ আৰু নিজকে তোমাৰ বাবে উচৰ্গা কৰিছোঁ। চোৱা, আমি বহুতো সময় ঈশ্বৰক কিবাকিবি খুজি নষ্ট কৰোঁ। পলে খ্ৰীষ্টানসকলৰ প্ৰতি কোৱা কথাষাৰ মোৰ ভাল লাগে। তেওঁ কৈছিলে অৰ্থনৈতিকভাৱে তেওঁলোকে যিমান পাৰি দিয়ে, কিন্তু তাৰ লগতে তেওঁলোকে নিজকো ঈশ্বৰক দি দিয়ে। জানানে, নিজক দিয়াতকৈ ধন দিয়াটো সহজ। আজি ৰাতিপুৱা মই ঈশ্বৰক সুধিছিলোঁ যে এনেকুৱা কিবা আছে নেকি যিটো ঈশ্বৰে মই আজি কৰাটো বিচাৰে। কথাটো কোৱাৰ আগতেই মই 2বাৰমান ভাবিছিলোঁ, যদিহে তেওঁ মই বেয়া পোৱা কথা কয় কামৰ বিষয়ে। হয়, কোনে জানে কালি কি হ'ব, কোনোবাই মোৰ কথা শুনিছেনে বাৰু? এতিয়া ইমানেই, মই জানো কোনোবাই ভাবিছে, মোৰ সেইটো ভাবি থাকিবলৈ সময় নাই। শুভৰাত্রি, আৰু এয়া কৰিবৰ বাবে মই কেইবজাত উঠিব লাগিব? এতিয়া তুমি জানা, মই লাগিলে যিয়েই নকৰোঁ তুমি নিজে যি বিচৰা তাকে কৰিবা, কিন্তু মই তোমাক কওঁ ৰাতিপুৱা শুই উঠিবৰ বাবে তুমি ৰাতি বিচনালৈ যাবই লাগিব।